হেল্ল'
আহিছে আৰু ইণ্টাৰনেটৰ অসুবিধা ভাল লাগে অ'